Ea, a cahuanei. Batorir khoite, moi Jodumoni Khoikia. Etiar prothan batori khomo. Krikhokar Koilan Sorkar Onyatam Ogradhikar Bikhoi Boli, Prothan Montri Narendra Modiye Prakash Korise. Rashtrapati Srimati Draupadi Murmue, BV Jiramji Bidheyokkhonot Aji Swakkhor Korar Pisotei Bidheyokkhon Ainoloi Porinoto Hoy. Uporashtrapati CP Radhakrishnane Aji Indurot Anusthito Prakton Prothan Montri Atal Bihari Bajpeyir Jonmo Shatobarkiki Karjosuchit Ongshogrohon Kore. নতুন দিল্লীত থকা বাংলাদেশ উচ্চ আয়োগৰ সম্মুখত কালি হোৱা প্ৰতিবাদৰ সময়ত কোনো ধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে আৰু পুৰুষৰ 19 বছৰ অনূৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি পাকিস্তানে ভাৰতক 191 ৰাণত পৰাজিত কৰে এতিয়া হনক বিতং বাতৰি কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ সহায়ক হোৱাকৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু কৃষকসকলৰ কল্যাণ চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰৰ বিষয় বুলি মন্তব্য কৰিছে নামৰূপ সাৰ কাৰখানাত আজি নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্প আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা প্ৰকাশ কৰে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত উন্নয়নৰ নতুন যুগৰ সূচনা হোৱাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অসমৰ উন্নয়নৰ যাত্ৰাৰ এয়া আৰম্ভণিহে ভাষণ প্ৰসংগত তেওঁ অসমক আহোম ৰাজত্বৰ সোণোৱালী দিনবোৰৰ দৰে শক্তিশালী কৰি তোলা হ'ব বুলি উল্লেখ কৰে নামৰূপৰ নতুন এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি কৃষক ৰাইজক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত অন্নদাতাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে শ্ৰীমোদীয়ে কয় যে বৰ্তমান দেশত ৰাসায়নিক সাৰৰ উৎপাদন 306 লাখ মেট্ৰিক টনলৈ বৃদ্ধি হৈছে 2014 চনত এই পৰিমাণ আছিল 225 লাখ মেট্ৰিক টন কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰি সাৰ উৎপাদনত সম্পূৰ্ণ আত্মনিৰ্ভৰ হ'বলৈ নতুন নতুন উৎপাদন ক্ষমতা গঢ়ি তোলাৰ বাবে চৰকাৰে অবিৰত প্ৰচেষ্টা চলাই যাব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে তেওঁ কয় যে প্ৰায় 11,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া নামৰূপৰ এই প্ৰকল্পত বছৰি 12 লাখ মেট্ৰিক টনতকৈ অধিক সাৰ উৎপাদন হ'ব কৃষকসকলৰ হিত সাধনৰ ক্ষেত্ৰত চৰকাৰ অত্যন্ত সংবেদনশীল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কৃষকসকলৰ ওপৰত যাতে অতিৰিক্ত বোজা নপৰে তাৰ বাবে ইউৰিয়া আমদানিৰ ব্যয় চৰকাৰে বহন কৰে দেশত বছৰি প্ৰয়োজন হোৱা 380 লাখ মেট্ৰিক টন ইউৰিয়াৰ বিপৰীতে বৰ্তমান 306 লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদন হয় বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে অনুষ্ঠানত অংশ লৈ দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ অৰ্থনীতি উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায় উল্লেখযোগ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাৰ ভাগত গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ 25 গৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰে পৰীক্ষাৰ সময়ত সৃষ্টি হোৱা মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে শ্ৰীমোদীয়ে তেওঁলোকক পৰামৰ্শ দিয়ে ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি 860 গৰাকী বীৰ শ্বহীদক প্ৰণিপাত জনাই শ্বহীদ বেদীত পুষ্পাঞ্জলি তৰ্পণ কৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিকশিত ভাৰত জি ৰামজী বিধেয়কখনত আজি স্বাক্ষৰ কৰে এই স্বাক্ষৰৰ পাছতেই শীতকালীন অধিৱেশনত গৃহীত হোৱা বিধেয়কখন আইনলৈ পৰিণত হয় উল্লেখযোগ্য যে পূৰ্বৰ এম জি এনেৰেগা আইনৰ পৰিৱৰ্তে বি ভি জি ৰামজী বিধেয়কখন গৃহীত হৈছিল ইয়াৰ জৰিয়তে গ্ৰামাঞ্চলৰ নিবনুৱাসকলক 125টা কৰ্মদিনৰ নিশ্চয়তা প্ৰদান কৰা হৈছিল শাসকীয় পক্ষই দাবী কৰা অনুসৰি এই আইনে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন আৰু দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজন কৰা শূন্যৰ পৰা শতকলৈ অটল ভাৰতৰ এটা শতাব্দী শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে মধ্যপ্ৰদেশৰ ইন্দোৰত আয়োজিত কাৰ্যসূচীত উপৰাষ্ট্ৰপতিগৰাকীৰ লগতে মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱ আৰু ৰাজ্যপাল মংগুভাই পেটেলো উপস্থিত থাকে ইয়াৰ পাছতে উপৰাষ্ট্ৰপতিগৰাকীয়ে দেইলি কলেজত লোকমাতা দেৱী আহল্যবাইৰ এটা প্ৰতিমূৰ্তিও উন্মোচন কৰে আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কৈছে যে উদ্যোগ নিয়োগ আৰু জীৱিকাৰ ক্ষেত্ৰত বৈদ্যুতিক গতিশীলতা এক শক্তিশালী ইঞ্জিন হিচাপে বিবেচিত হৈছে নতুন দিল্লীত অনুষ্ঠিত বৈদ্যুতিক বাহন বিষয়ক এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত তেওঁ এই বিষয়ে প্ৰকাশ কৰে শ্ৰীসিঙে কয় যে চৰকাৰী পৃষ্ঠপোষকতাৰ পৰিৱেশতন্ত্ৰই যুৱ উদ্যোগীসকলক বৈদ্যুতিক বাহনৰ সৈতে জড়িত কাম কাজত বিনিয়োগ কৰাৰ লগতে সেইসমূহত মনোনিৱেশ কৰিবলৈ আকৰ্ষিত কৰিছে। ডঃ সিঙে লগতে কয় যে বৈদ্যুতিক গতিশীলতাই উদ্ভাৱন আধাৰিত বিকাশ, আত্মনিৰ্ভৰশীলতা আৰু স্থায়ী বিকাশৰ ধাৰাক প্ৰতিনিধিত্ব কৰিছে। নতুন দিল্লীত থকা বাংলাদেশ উচ্চ আয়ুক্তৰ সমূহত একাংশ লোকে কৰা প্ৰতিবাদৰ সময়ত কোনোধৰণৰ আইন শৃংখলা অথবা সুৰক্ষাজনিত পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে। সংবাদ মাধ্যমৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰালয়ে কয় যে 20-25 জন যুৱকে কালি বাংলাদেশ উচ্চ আয়ুক্তৰ সমূখত শ্লোগান দি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল, কিন্তু আৰক্ষীয়ে কেইমিনিটমানৰ ভিতৰতে প্ৰতিবাদী লোকসকলক ছত্ৰভংগ দিবলৈ বাধ্য কৰায়। উল্লেখযোগ্য যে বাংলাদেশত দীপু চন্দ্ৰ দাস নামৰ এজন লোকক একাংশ উত্তেজিত লোকে নৃশংসভাৱে হত্যা কৰাৰ বিৰুদ্ধে নতুন দিল্লীত থকা বাংলাদেশৰ উচ্চ আয়ুক্তৰ সমূখত কালি এই লোকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। তেওঁলোকে বাংলাদেশত থকা সকলো সংখ্যালঘু লোকৰ সুৰক্ষাৰ দাবী উত্থাপন কৰিছিল। ভাৰতে বাংলাদেশৰ সমগ্ৰ পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিছে বুলি উল্লেখ কৰি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে যে ভাৰতীয় বিষয়াসকলে বাংলাদেশ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে আৰু সংখ্যালঘু লোকসকলৰ ওপৰত সংঘটিত আক্ৰমণক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। বিকশিত ভাৰত জি ৰামজি বিধেয়কখন এম জি এনৰেগাৰ পৰৱৰ্তী পদক্ষেপ বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। তেওঁ কয় যে ইয়াৰ জৰিয়তে সমাজৰ দৰিদ্ৰ লোকসকলে অধিক সুবিধা লাভ কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে এই বিধেয়কখনে 125টা কৰ্মদিনৰ সুবিধা প্ৰদান কৰিব। পূৰ্বতে এম জি এনৰেগাৰ জৰিয়তে কেৱল 100টা কৰ্মদিনৰ সুবিধা প্ৰদান কৰা হৈছিল। তেওঁ লগতে কয় যে বিধেয়কখনত কোনো কামৰ সুবিধা লাভ নকৰা লোকসকলৰ বাবে বিশেষ ভাট্টাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি কৃষকসকলৰ বাবেও বিধেয়কখনত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে বিধেয়কখনৰ বাবে 1,51,000 কোটিতকৈ অধিক টকাৰ প্ৰস্তাৱ দিয়াৰ প্ৰসংগ উল্লেখ কৰি কয় যে বিধেয়কখনত প্ৰশাসনিক ব্যয় পূৰ্বৰ 6%ৰ পৰা 9%লৈ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। ইয়াৰ জৰিয়তে পঞ্চায়ত সচিব, নিয়োগ সহায়ক আৰু কাৰিকৰী লোকসকলক সময়মতে উপযুক্ত পাৰিতোষিক আগবঢ়াব পৰা যাব। বিধেয়কখনক লৈ অধিক আস্থা প্ৰকাশ কৰি তেওঁ লগতে কয় যে ইয়াৰ জৰিয়তে গ্ৰামাঞ্চলৰ পানী সংৰক্ষণ, আন্তঃগাঁথনি উন্নয়ন আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰা সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পৰা হ'ব। এই ব্যৱস্থাই দেশৰ গাঁওসমূহক অধিক স্বাৱলম্বী আৰু দৰিদ্ৰতামুক্ত কৰি তোলাত সহায় কৰিব। বিধেয়কখনে উন্নত ভাৰত নিৰ্মাণৰ বাবে গ্ৰামাঞ্চলৰ উন্নয়নৰ বাবে চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিও পূৰণ কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে। চৰকাৰৰ ই মাৰ্কেট প্লেচ চমুকৈ জেমত বিগত মাহ পৰ্যন্ত 1,00,000 পুনৰ পঢ়ি দিছো চৰকাৰৰ ই মাৰ্কেট প্লেচ চমুকৈ জেমত বিগত মাহ পৰ্যন্ত 1,50,000তকৈও অধিক অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ MSME বিক্ৰেতাৰ নাম পঞ্জীয়ন কৰা হৈছে। এই বিক্ৰেতাসকলে 7,00,000 কোটিৰো অধিক টকা মূল্যৰ সামগ্ৰীৰ যোগানৰ সুবিধা লাভ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বিক্ৰেতাসকলে লাভ কৰা এই অৰ্ডাৰসমূহ জেমৰ জৰিয়তে লাভ কৰা অৰ্ডাৰৰ মূল্যতকৈ 44% অধিক। উল্লেখযোগ্য যে জেম হৈছে এনেকুৱা এখন ডিজিটেল মঞ্চ যাৰ জৰিয়তে অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, মহিলা উদ্যোগী, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকসকলৰ ব্যৱসায়ৰ লগতে ষ্টাৰ্টআপসমূহক চৰকাৰী ক্ৰয়ৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰাৰ বাবে সুবিধা প্ৰদান কৰে। ডুবাইৰ ICC একাডেমিক গ্ৰাউণ্ডত অনুষ্ঠিত পুৰুষৰ 19 বছৰ অনূৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি পাকিস্তানে ভাৰতক 191 ৰাণৰ বিশাল ব্যৱধানত পৰাজিত কৰে। টছত জিকি ভাৰতে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। পাকিস্তানে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 50 অভাৰত 8টা উইকেট হেৰুৱাই 347 ৰাণৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত ভাৰতে 26 অভাৰ আৰু 2টা বলত 8টা উইকেট হেৰুৱাই 156 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইপিনে ভাৰত আৰু শ্ৰীলংকাৰ মহিলা ক্ৰিকেট দলৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বিশাখাপট্টনমত কিছু সময়ৰ পূৰ্বে অনুষ্ঠিত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কৃষকৰ কল্যাণ চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ বিষয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে BV জি ৰামজী বিধেয়কখনত আজি স্বাক্ষৰ কৰাৰ পিছতেই বিধেয়কখন আইনলৈ পৰিণত হয়। উপ ৰাষ্ট্ৰপতি চি ৰাধাকৃষ্ণনে আজি ইন্দোৰত অনুষ্ঠিত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবাৰ্ষিকী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নতুন দিল্লীত থকা বাংলাদেশ উচ্চ আয়ুক্তৰ সমূহত কালি হোৱা প্ৰতিবাদৰ সময়ত কোনোধৰণৰ আইন শৃংখলাজনিত পৰিস্থিতি সৃষ্টি হোৱা নাছিল বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে। আৰু পুৰুষৰ 19 বছৰ অনূৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি পাকিস্তানে ভাৰতক 191 ৰানত পৰাজিত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 8 বজাত শুনিবলৈ পাব।